নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ডঃ শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয়োগ সম্ভাৱনা উদ্ঘাটন কৰাৰ বাবে সহায় আগবঢ়াবলৈও তেওঁলোকক অনুৰোধ জনায়। ডঃ শৰ্মাই আজি দেশৰ এটা আগশাৰীৰ ব্যক্তিগত বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনক সাক্ষাৎ কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দি ৰাজ্যখনৰ অৰ্থনীতি সবল কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে দক্ষ আৰু অনুশাসন মানি চলা কৰ্মশক্তিৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান বেংকিং উদ্যোগক কেইবাটাও সুযোগ প্ৰদান কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে আজি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্মিলনৰ সজাগতা সৃষ্টিৰ বাবে এটা বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। আজি ৰাষ্ট্ৰীয় পক্ষী দিৱস। বিভিন্ন বিলুপ্তপ্ৰায় পক্ষী প্ৰজাতি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। অসমতো পক্ষী দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা 11-13 জানুৱাৰীলৈ স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ গণনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পূব অসম বন্যপ্ৰাণী বন সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লগতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল এলেকাত ষষ্ঠবাৰৰ বাবে এই বিশেষ পক্ষী গণনা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে। কাজিৰঙাত হ'বলগীয়া এই গণনাত বন বিভাগৰ বিষয়া কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে দাঁতিকাষৰীয়া বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো প্ৰশিক্ষণ দি গণনা কাৰ্যসূচীত নিয়োগ কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে। পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কামৰূপ জিলাৰ চান্দুবি উৎসৱৰ আজি সামৰণি পৰিছে। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু বিয়লি সমূহীয়া জুইৰে আজি চান্দুবি মেলাৰ সামৰণি পৰে। আজি অন্তিম দিনাও মেলাথলীত বহু লোকৰ সমাগম হয়। উল্লেখযোগ্য যে বিগত 15 বছৰে চান্দুবিৰ জৈৱ বৈচিত্ৰ তথা ইয়াৰ দাঁতিকাষৰীয়া জনগোষ্ঠীয় লোকসকলৰ কৃষ্টি সংস্কৃতিৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে চান্দুবি উৎসৱৰ আয়োজন কৰি অহা হৈছে। চান্দুবি বিল আৰু কাষৰীয়া অঞ্চলৰ পৰ্যটনৰ সম্ভাৱনা বিকাশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই উৎসৱৰ আয়োজন কৰা হয়। উৎসৱৰ অংশ হিচাপে জনগোষ্ঠীয় খাদ্যমেলা, হস্ততাঁত বস্ত্ৰ বিপণী আৰু বিভিন্ন লোক সংস্কৃতিৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটীৰ দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ উদ্যোগত আজিৰে পৰা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱাৰে পৰা বিলৰ পাৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। বিলত আন প্ৰজাতিৰ তুলনাত ঘাইকৈ ৰৌ, ভকুৱা, বৰালি মাছ আদি মাছমৰীয়াৰ জালত পৰিছে যদিও এইবেলি পূৰ্বৰ বৰ্ষবোৰৰ তুলনাত মাছ কমকৈ পৰা বুলি মাছমৰীয়াসকলে জানিবলৈ দিছে। সমবায় সমিতিখনৰ সভাপতি আৰু সম্পাদকে জনোৱা মতে মাঘ বিহুৰ উৰুকাৰ সময়লৈকে এই সমূহীয়া মাছ ধৰা পৰ্ব অব্যাহত থাকিব। দিব্যাংগ হৈও শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি সাহিত্য সাধনাৰে অসমীয়া সাহিত্যৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়াই যোৱা অনন্তৰাম দাসৰ 97 সংখ্যক জন্মদিন উপলক্ষে আজি বৰপেটাত তেওঁৰ স্মৃতিত আগবঢ়োৱা বঁটাসমূহ প্ৰদান কৰা হয়। বৰপেটা সাহিত্য সভাৰ অম্বিকাগিৰি বাণীকান্ত ভৱনত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অভিনেতা পৰিচালক প্ৰমোদ দাসক এই বঁটা প্ৰদান কৰা হয়। এই সভাতে অনন্তৰাম দাস স্মৃতি প্ৰকাশনৰ পৃষ্ঠপোষক জ্ঞানদা বালাৰ স্মৃতিত লোকশিল্পী কণিকা দাসক বঁটা প্ৰদান কৰা হয়। একেদৰে অভিনেত্ৰী দেৱজানী গায়নক নিভাৰাণী দাস স্মৃতি বঁটা প্ৰদান কৰা হয়। নিজৰ ভাষণত সভাপতি শ্ৰীমিশ্ৰই অনন্তৰাম দাসৰ সৃষ্টিৰ বিষয়ে জনমানসত প্ৰচাৰ কৰাৰ বাবে স্মৃতি প্ৰকাশনক ধন্যবাদ জ্ঞাপন কৰে। পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰেলৱে ৰাজস্থানৰ ৰাণা প্ৰতাপ নগৰ আৰু কামাখ্যাৰ মাজত এখন ভাৰত গৌৰৱ বিশেষ ৰেল চলাচল কৰাইছে। কালি ৰাণা প্ৰতাপ নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰেলগাড়ীখন কাইলৈ দুপৰীয়া 2:25 কামাখ্যা ষ্টেচনত উপস্থিত হ'ব। ৰেলখনত অহা পৰ্যটকসকলে বিভিন্ন স্থান ভ্ৰমণ কৰিব পৰাকৈ দুদিন বিৰতি লৈ 7 জানুৱাৰীৰ পৰা বিয়লি 5:15 কামাখ্যাৰ পৰা প্ৰস্থান কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কীৰ বিষয়াই এটা প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা মতে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ উদযাপনেৰে অনন্য অভিজ্ঞতা প্ৰদান কৰাই হৈছে এই ভাৰত গৌৰৱ বিশেষ ৰেল চলাচলৰ উদ্দেশ্য। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।